এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এজোপাও গছ কটা নহয় বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মুখামুখি নমস্কাৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিত গগৈ ৰাজ্য চৰকাৰে প্ৰায় 6,000 কোটি টকীয়া অভিলাষী গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ ফলত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এজোপাও গছ কটা নহয় আৰু এই প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত বন্যপ্ৰাণীৰ সুৰক্ষা বিশেষকৈ হস্তীদণ্ডীৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ লোৱা হ'ব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ক জনাইছে গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা সামৰি নিৰ্মাণ কৰিবলগীয়া প্ৰায় 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ বাবে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰায় 4,000 জোপা গছ কটাৰ বাবে বন বিভাগে জাৰি কৰা নিবিদাক প্ৰত্যাহ্বান আৰু বন্যপ্ৰাণীৰ চলাচলৰ বাবে উপযুক্ত সৃষ্টি কৰাৰ বাবে অনুৰোধ জনাই দুগৰাকী ব্যক্তিয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিৰ সময়ত অতিৰিক্ত মহাধিবক্তা পাৰংগম নাৰায়ণ গোস্বামীয়ে চৰকাৰৰ এই স্থিতিৰ বিষয়ে অৱগত কৰে অতিৰিক্ত মহাধিবক্তাগৰাকীয়ে যোৱা বুধবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণদ্বীপ চৌধুৰীৰ বিচাৰপীঠক জনায় যে এই প্ৰকল্পৰ বাবে গছ কটাৰ ফলত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱ সম্পৰ্কীয় অধ্যয়নৰ বাবে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছে সংস্থাটোৱে অধ্যয়নৰ বাবে কাৰিকৰী আৰু বিত্তীয় প্ৰস্তাৱসমূহ দুসপ্তাহৰ ভিতৰত যুগুত কৰিব আৰু অধ্যয়নৰ কাম আৰম্ভ কৰি 90 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব অতিৰিক্ত মহাধিবক্তাগৰাকীৰ লগতে পৰিৱেশ সংক্ৰান্তীয় অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং অভয়াৰণ্যৰ কোনো গছ কটা নহয় বুলি আশ্বাস দিয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেও পৰিৱেশ সম্পৰ্কীয় অধ্যয়নৰ বাবে পুঁজি মোকলাই দিয়াত বিলম্ব নকৰে বুলি তেওঁ আদালতক অৱগত কৰে চৰকাৰৰ এনে স্থিতিৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন নিষ্পত্তি কৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাধৱীয়াই আজি মেঘালয়ত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ ল'ব তেওঁ লগতে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ শ্বিলঙত এটা বহুমুখী ইনডোৰ ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব প্ৰায় 133 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ক্ৰীড়া প্ৰকল্পটো ৰাজ্যখনত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্যতম আয়োজনস্থলী হিচাপে পৰিগণিত হ'ব ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ন আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰিব ৰাজ্যখনৰ যুৱ পৰিক্ৰমা বিভাগে আয়োজন কৰা এটি বিশেষ কাৰ্যসূচীতো শ্ৰীমাণ্ডভিয়াই অংশ ল'ব পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ কথা এই কৰ্মশালাত অসম অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশ ওড়িশা পঞ্জাব ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়বগীয়া নিৰ্বাচিত প্ৰতিনিধি গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বোধন জনোৱা হ'ব ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বৰ সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰা নাগৰিকৰ অংশগ্ৰহণ উদ্ভাৱন বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হ'ব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে কামৰূপ আৰু শদিয়া সমজিলাৰ দুটা স্থানত ছুৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ ধৰা পৰালৈ চাই বিশেষ সতৰ্কতা অৱলম্বন কৰিছে আৰু সকলো জিলাকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে বিভাগে শদিয়া সমজিলাৰ উত্তৰ ৰংপুৰীয়া গাঁৱত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত অভিকেন্দ্ৰৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক আক্ৰান্ত অঞ্চল হিচাপে চিনাক্ত কৰি গাহৰিৰ মাংস আৰু গাহৰি বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিছে পশুপালন বিভাগে আজিৰ ভিতৰত আক্ৰান্ত গাহৰিসমূহ নিধন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শদিয়াৰ পৰা অন্য জিলা তথা অৰুণাচল প্ৰদেশলৈ গাহৰিৰ মাংস অথবা গাহৰিৰ সামগ্ৰী প্ৰেৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আৰু এই ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। অৱশ্যে যোৱা বছৰ ছোৱাইন ফ্লুৱে মাৰাত্মক ৰূপ লোৱা ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, ডিব্ৰুগড় আদি জিলাত বৰ্তমানলৈকে কোনো গাহৰিৰ দেহত এই ৰোগ ধৰা পৰা নাই। ৰাজ্যৰ বন বিভাগ আৰু গোলাঘাট জিলাৰ প্ৰশাসনে মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত পুনৰ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই বন বিভাগে এই ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰিছে। বিভাগৰ মুখ্য সচিব এন কে যাদৱে কালি জিলা আয়ুক্ত পূবালী গোহাঁই, অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস, বন বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী আৰু চি আৰ পি এফৰ বিষয়াসকলৰ সৈতে উচ্ছেদৰ বাবে চিনাক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু আইন শৃংখলা তথা সামগ্ৰিক পৰিস্থিতি মূল্যায়ন কৰে। মেঘেৰিবিল অঞ্চলৰ বনভূমি দীৰ্ঘদিন ধৰি অবৈধভাৱে দখলৰ অভিযোগ উত্থাপিত হৈ আহিছে। বন বিভাগে ইতিপূৰ্বে 146টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিছিল যদিও 59টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতা কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাছত উচ্ছেদ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰখা হৈছিল। বন বিভাগে 2 নম্বৰ নেঘেৰী বিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়াললৈ পুনৰ জাননী জাৰি কৰিছে। অঞ্চলটোত জুনৰ পহিলা ভাগত উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। উচ্ছেদৰ সম্ভাৱনা কেন্দ্ৰ কৰি উদ্ভৱ হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000 অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2026-27 পৰ্যটন বৰ্ষৰ বাবে অহা 1 জুনৰ পৰা পৰ্যটকসকলৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ থাকিব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি বাৰিষাৰ লগে লগে বেঁকী নৈৰ পানী বৃদ্ধি হোৱা আৰু জীৱ জন্তুক কিছু জিৰণি দিয়াৰ লক্ষ্যৰে ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ ৰখা হৈছে। আনহাতে 25 জুনৰ পৰা পৰ্যটকসকলৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণৰূপে বন্ধ ৰখা হ'ব। এই সন্দৰ্ভত মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰে এনেদৰে কয়।
এতিয়া 25 জুনৰ পৰাতো আমাৰ পাৰ্ক সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। কোনো ধৰণৰ গাড়ী, প্ৰাইভেট জিপচি বা এনেকুৱা ধৰণৰ অহা যোৱা কৰিব নোৱাৰিব। অনলি ডিপাৰ্টমেণ্টৰ গাড়ী অহা যোৱা কৰিব পাৰিব। মেইনলি এইটো কৰা হৈছে মানে কি, অলপ এনিমেলখিনিৰ কাৰণে আমাৰ অলপ শান্তিৰ প্ৰয়োজন। জানেই কিমান টুৰিষ্ট আহি আছে এতিয়া, আমি সেইটো চালে নহ'ব। আমি জন্তুৰ কথাখিনি ভাবিব লাগিব, ভিতৰত থকা যিখিনি জীৱ জন্তু আছে যাতে এলোকে শান্তি থাকিব পাৰে। সেইটো কাৰণে আমি 25 জুনলৈকে আমি খোলা ৰাখিছোঁ। তাৰপিছত আমাৰ বন্ধ হ'ব পাৰ্ক। তো ঈদৰ কাৰণে মানুহখিনি আহিছে, লগতে ঈদো বন্ধ, সেইটো কাৰণে আজি অলপ টুৰিষ্ট বেছিকৈ দেখা পাইছে। লগতে এটা কি হৈছে, আমাৰ ইয়াত এটা বহুত দিন আপোনাৰ গমেই পাই আছে, ব্লেক পেন্থাৰ পোৱালি দুটা লগতে মাকক সঘনাই মানে দেখা পোৱা হৈছে আমাৰ নেশ্যনেল পাৰ্কৰ উদ্যানতে। তো সেইটোৰ কাৰণে বিভিন্ন বাহিৰৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহিছে, বিভিন্ন ধৰণৰ পৰ্যটক আকৰ্ষিত কৰিছে। সেইটোৰ কাৰণে ধৰক টুৰিষ্ট এতিয়া বাঢ়িছে। কিন্তু সেইবুলি আমি 25 জুনৰ পৰা আমি সম্পূৰ্ণৰূপে বন্ধ হ'ব আৰু 1 তাৰিখৰ পৰা ৰিভাৰ ৰাফটিং আৰু আপোনাৰ ইলিফেণ্ট চাফাৰী সম্পূৰ্ণ বন্ধ হৈ যাব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই খণ্ডটিৰ বাবে 1-800-11-7800 বিনামূলীয়া নম্বৰত ফোন কৰি আজিৰ ভিতৰত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ বা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। ইয়াৰ উপৰি 1922 নম্বৰত মিছড কল দি লাভ কৰা SMSৰ জৰিয়তেও প্ৰধানমন্ত্ৰীলৈ পোনপটীয়াকৈ দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় আজি প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি দিনৰ 2 বজাত এই ৰায় দিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতেও আজি অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় দিব। অসম বিধানসভাৰ সচিব দুলাল পেগুক কালি অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ অন্তিম দিনটোত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তাৎক্ষণিকভাৱে অপসাৰণৰ নিৰ্দেশ দিয়ে। দুলাল পেগুৰ 2024 চনৰ জানুৱাৰীতেই অৱসৰ দিন আছিল। পূৰ্বৰ অধ্যক্ষই দুলাল পেগুৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰিছিল। চৰকাৰী নিয়ম অনুসৰি অৱসৰৰ পাছত দুবছৰ পৰ্যন্ত চাকৰিৰ ম্যাদ বৃদ্ধি কৰিব পাৰে। সেই নিয়ম উলংঘা হোৱাৰ বাবেই সচিবগৰাকীক তাৎক্ষণিকভাৱে অপসাৰণ কৰা হয়। এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়।
তেখেতৰ আচলতে দুবছৰ আমি অসমৰ চৰকাৰী নিয়মতে কি এজন মানুহক চাকৰি অৱসৰ হোৱাৰ পিছত মেক্সিমাম দুবছৰ আমি তেওঁক মানে কামত লগাব পাৰোঁ, তেওঁক মানে এক্সটেনশ্যন দিব পাৰোঁ বা সেই কৰি, কিন্তু তেখেতৰ দুবছৰতকৈ অধিক হৈ গ'লগৈ। দুবছৰতকৈ অধিক হৈ যোৱাৰ ফলস্বৰূপে তাৰ বিধানসভাৰ বিষয়া কৰ্মচাৰীসকলে মোক এই বিষয়টো অৱগত কৰিছিলে। গতিকে তেওঁ মই অধ্যক্ষজনে যিহেতু জাজ দিব লাগে, জাষ্টিচ দিব লাগে, গতিকে মোৰ যদি বিধানসভাতে মই জাষ্টিচটো যদি নিদিওঁ, আৰু সেইকাৰণে তেখেতৰ যিহেতু সময় যিহেতু বহু সময় হৈ গৈছে, দুবছৰতকৈ অধিক কাল যিহেতু কাম কৰিছে, সেইকাৰণে তেখেতক সলনি আমি যিগৰাকী এডিশ্যনেল ছেক্ৰেটাৰী তেখেতক আমি দায়িত্ব অৰ্পণ কৰিছোঁ।
গোৱালপাৰাৰ উৰ্পদ বিলত বেকা ঠেঙৰ বিশেষ প্ৰজাতিৰ কেঁকু সাপৰ সন্ধান পোৱা গৈছে। ৰাজ্যৰ বৈচিত্ৰ্যৰ জগতত এই প্ৰজাতিটোৰ উপস্থিতি আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে বেন টোড গেকু চিৰটু ডেকটুলাচ প্ৰজাতিৰ অন্তৰ্গত সকলো কেকু গোটৰ ভিতৰত ই আটাইতকৈ ডাঙৰ আৰু ইয়াৰ 360টাতকৈ অধিক প্ৰজাতি ইতিমধ্যে চিনাক্ত কৰা হৈছে। ই সাধাৰণ কেকুৰ দৰে নহয়, ইহঁতৰ ঠেঙৰ আঙুলিবোৰ প্ৰসাৰিত, আঠাযুক্ত, বক্ৰ আৰু নখযুক্ত। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত কোৰবানী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই ৰাজ্যত ব্যাপক উৎসাহেৰে ঈদ উজ জোহা পালন, উত্তৰ গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত 3জনৰ অকাল মৃত্যু, ৰাজ্যত আফ্ৰিকান ছুৱাইন ফ্লুৰ পুনৰ সংহাৰ, অসম বিধানসভাৰ সচিবক অপহৰণ আদিকে ধৰি ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। গাহৰি পালকসকললৈ ভাবুকি কঢ়িয়াই অনা আফ্ৰিকান ছুৱাইন ফিভাৰৰ আতংক ৰাজ্যত পুনৰ আৰম্ভ হৈছে। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে সকলো জিলাতে হস্তম হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইতিমধ্যে কামৰূপ আৰু তিনিচুকীয়া জিলাত দুটা অভিকেন্দ্ৰ চিনাক্ত কৰা হৈছে। নিয়মীয়া বাৰ্তা আৰু দৈনিক অসম কাকতে এই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম বিধানসভাৰ সচিব দুলাল পেগুক নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশমৰ্মে অপসাৰণ কৰা হৈছে। কাৰ্যকাল শেষ হোৱাৰ পিছতো বিধানসভাৰ সচিব হৈ থকা দুলাল পেগুৱে পূৰ্বৰ কাৰ্যকালত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আমাৰ অসম কাকতত একেনিশাতে বিধানসভাৰ সচিবক বৰ্খাস্ত, নতুন অধ্যক্ষৰ শিৰোনামেৰে এই বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। বৰ্ধিত কাৰ্যকালত থকা বিধানসভাৰ সচিব দুলাল পেগুক হঠাৎ অপহৰণ শিৰোনামেৰে দৈনিক জনমভূমি কাকততো একেটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। ৰাছিয়াৰ মস্কোত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মঞ্চৰ বৈঠকত ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনোৱা বাতৰিটোৱে দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই পদত্যাগ কৰাৰ পাছতে সমৰ্থকসকলে ৰাজ্যখনৰ বিভিন্ন স্থানত বিক্ষোভ প্ৰদৰ্শন কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। উত্তৰ গুৱাহাটীত সংঘটিত এটা পথ দুৰ্ঘটনাত বুধবাৰে পুৱতি নিশা 3জন লোক নিহত হোৱা বাতৰিটো অন্যান্য কাকতৰ লগতে দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰ কাকতৰো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
ধন্যবাদ অৰূপ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে প্ৰথমখন এলিমিনেটৰ ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ বিপৰীতে গুজৰাট টাইটানছ প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। 2008 চনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুজৰাট টাইটানছেও 2022 চনত খিতাপ দখলৰ সাফল্যৰ পুনৰাবৃত্তি ঘটোৱাৰ বাবে প্ৰয়াস কৰিব। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। 2 এজাক পাতলীয়া বৰষুণৰ লগতে বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এজোপাও গছ কটা নহয় বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটান্স মুখামুখি। এতিয়াৰ বাতৰি ইমানেই। ইয়াৰ পাছতেই জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।